এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ আজি সামৰণি, প্ৰচাৰৰ অন্তিম দিনা ভোটাৰক আকৰ্ষণৰ বাবে শাসক বিৰোধীৰ ব্যাপক তৎপৰতা, প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ হোৱা 44টা কেন্দ্ৰত 78.1% ভোটদান, আই আই টি গুৱাহাটী আৰু জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি জাপানৰ প্ৰতিনিধি দলৰ অসম তথা ভাৰত চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ, মিজোৰামৰ ৰাজধানী আইজল অহা মাহৰ শেষৰ ফালে ভাৰতীয় ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ 37 ৰানত জয়লাভ। পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি 4:30 বজাত সামৰণি পৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ আজি অন্তিম দিনা ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো কেইবাখনো প্ৰচাৰ সভাত অংশ ল'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি দিনৰ 10 বজাত বকো ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও মিনি ষ্টেডিয়ামত অগপ বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। একেদৰে বজালী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। বজালী জিলাৰ নিতানন্দৰ বিদ্যাভৱন নিতানন্দ হাইস্কুল খেলপথাৰত আয়োজিত বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰীয়ে অংশ ল'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নতুনকৈ জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত আজাৰাৰ মাজিৰগাঁৱত প্ৰচাৰ চলায়। মাজিৰগাঁৱত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত অৰ্থনৈতিক উন্নয়ন হৈছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অভয়াপুৰী বিধানসভা সমষ্টিৰ শিলাগুৰিত প্ৰচাৰ চলায়। শ্ৰীসোণোৱালে বৰপেটা জিলাৰ বনিয়াকুছিত আয়োজিত প্ৰচাৰ কাৰ্যসূচীতো অংশ লয়। মন্ত্ৰী কেশৱ মহন্তয়ো কালি কলিয়াবৰ সমষ্টিত দেওচুৰ চাঙত বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে কালি গুৱাহাটীৰ চন্দ্ৰপুৰত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰপেটা জিলাৰ পাকা বেদবাৰী সমষ্টিৰ ভক্তৰডবাত প্ৰচাৰ চলায়। সাংসদ প্ৰদ্যুৎ বৰদলৈও কালি কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দক্ষিণ ধৰমটোল গাঁও পঞ্চায়তত প্ৰচাৰ চলায়। অসম জাতীয় পৰিষদ দলৰ হৈ লুৰিণজ্যোতি গগৈয়ে কালি নলবাৰীত প্ৰচাৰ চলায়। দক্ষিণ শালমাৰা মানকাছৰ জিলাত এ আই ইউ ডি এফ দলৰ কেইবাগৰাকীও বিধায়কে কালি প্ৰচাৰ সভাত অংশ লয়। ইপিনে পৰহিলৈ নিৰ্বাচন হ'বলগীয়া জিলাকেইখনৰ প্ৰশাসন ইতিমধ্যে সাজু হৈ উঠিছে। নিৰ্বাচনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাখনো জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰছিদুল হুছেইনে এইদৰে কয়।
গোৱালপাৰা জিলা প্ৰশাসন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠিছে। নিৰ্বাচনৰ সকলো কাম কাজ গোৱালপাৰা জিলা আয়ুক্ত আৰু গোৱালপাৰা পশ্চিম সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব। ভোটগ্ৰহণ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ কাৰণে 955টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰে 30টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলা বিষয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব। ভোটগ্ৰহণ প্ৰক্ৰিয়াত 4,500 বিষয়া কৰ্মচাৰী নিয়োজিত কৰা হ'ব আৰু ইয়াৰ বাবে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তোলা হৈছে। উল্লেখযোগ্য যে জিলাখনত 16টা জিলা পৰিষদ সমষ্টি আছে যদিও ইয়াৰে 2টাত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বাবে বাকী 14টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। 14টা জিলা পৰিষদ সমষ্টিৰ বিপৰীতে 49গৰাকী প্ৰাৰ্থী আছে। আঞ্চলিক পঞ্চায়ত সদস্য পদ 81টাৰ ভিতৰত 17টাত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হৈছে। বাকী 64টা পদৰ বিপৰীতে 184গৰাকী প্ৰাৰ্থী আছে। ৱাৰ্ড সদস্য পদৰ সংখ্যা 810টাৰ ভিতৰত 110টাত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হৈছে। বাকী 700 ৱাৰ্ড সদস্য পদৰ বিপৰীতে 2014গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এইবেলি পঞ্চায়ত নিৰ্বাচনত জিলাখনৰ 7,26,212গৰাকী ভোটাৰে ভোটদান কৰিবলৈ সুযোগ লাভ কৰিব।
পঞ্চায়েত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত ব্যাঘাত জন্মা পাঁচখন জিলাৰ মুঠ 44টা কেন্দ্ৰত কালি হোৱা পুনৰ ভোটগ্ৰহণত 78.10% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। 2 মে'ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে এই কেন্দ্ৰকেইটাত ভোটগ্ৰহণ স্থগিত ৰখা হৈছিল। পুনৰ ভোটগ্ৰহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাৰ সৰ্বাধিক 32টা, শ্ৰীভূমিৰ 8টা, লখিমপুৰত 2টা, গোলাঘাট আৰু মাজুলীৰ 1টাকৈ কেন্দ্ৰ আছে। হাইলাকান্দি জিলাত প্ৰায় 71% ভোটদান হয় বুলি জানিব পৰা গৈছে। জিলাখনত ভোটগ্ৰহণ সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল। শ্ৰীভূমি জিলাত 8টা ভোটগ্ৰহণ কেন্দ্ৰত কালি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ কৰা হয়। জিলাখনত 66.88% ভোটদান হয়। মাজুলীৰ আহতগুৰি পঞ্চায়তৰ 3 নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হয়। আমাৰ সংবাদদাতাই জনোৱা মতে কেন্দ্ৰটোত 88.16% ভোটদান হৈছে। গোলাঘাটৰ মহুৰা জিলা পৰিষদৰ দিছৈ গাঁও পঞ্চায়ত 7 নম্বৰ ৱাৰ্ডৰ বাবে গুটুং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ভোটগ্ৰহণত 85.76% ভোটদাতাই ভোটদান কৰে। লখিমপুৰত 79.16% ভোটদান হয় বুলি প্ৰকাশ কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীয়ে এজন যুৱকৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে অসম আৰক্ষীৰ ঊৰ্ধতম কৰ্তৃপক্ষই বৰডুমচা থানাৰ বিষয়া বিশ্বজিৎ চহৰীয়াক ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ দিছে। তদুপৰি থানাখনৰ উপ পৰিদৰ্শক জয়ন্ত কলিতা আৰু ৰাজীৱ ডেকাৰ লগতে কনিষ্টবল বিশাল জ্যোতি বড়ো আৰু ভাইটি ডেকাক নিলম্বন কৰা হৈছে। অসম আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকক তদন্তৰ দায়িত্ব দিছে। জাপানৰ নিম্ন সদন হাউচ অব ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নোকাগা ফুকুচিৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে কালি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰাৰ উপস্থিতিত দলটোৱে প্ৰকল্পস্থলীৰ বিভিন্ন দিশৰ বুজ লয়। অধ্যক্ষগৰাকীৰ নেতৃত্বত দলটোৱে এই প্ৰকল্প পৰিদৰ্শন কৰি উৎসাহিত হোৱাৰ লগতে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰে। দলটোৰ এই ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ এনেদৰে বিদেশী প্ৰতিনিধিৰ সঘনে আগমন হোৱাটো শুভ লক্ষণ বুলি মন্তব্য কৰে। অনাগত সময়ত জাপানে অসমৰ বিভিন্ন উদ্যোগত বিনিয়োগ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
মই জাপানত যোৱাৰ পিছত জাপানৰ এম্বেচেডৰে অসমত দুবাৰ আহিলে। জাপানৰ আন এটা উদ্যোগপতি দল এডভান্টেজ অসমৰ সময়ত আহিলে আৰু জাপানৰ ইণ্টেলেকচুৱেলসকলো আমাৰ আন এখন সভাৰ কাৰণে অসমলৈ আহিছিল। ইয়াৰ ভিতৰতে জাপানে পৰ্যটনৰ ক্ষেত্ৰত অসমত থকা নিষেধাজ্ঞাসমূহো প্ৰত্যাহাৰ কৰিছিল আৰু জাপানিজ মানুহৰ অহা যোৱা আমাৰ অঞ্চললৈকে বাঢ়িছে। অসমলৈ কম সময়তে ইমান ডেলিগেশ্যন অহাটো এটা শুভ লক্ষণ। ইয়াৰ উপৰিও জাপানৰ অৰ্থ সাহায্যৰে পুখুৰী ফুলবাৰী বিজু অসমত চলি আছে। 6খন মেডিকেল কলেজত 6খন ছুপাৰ স্পেচিয়েলিটি হস্পিতালো এতিয়া জাপানিজ সাহায্যৰে আমি ইয়াক কৰিম। অসমৰ ফিছাৰীৰ ওপৰতো তেওঁলোকে আমাক সহায় আগবঢ়াইছে। কিন্তু এইবাৰ আমি লক্ষ্য কৰিছো যে বিনিয়োগ আৰু বিনিয়োগৰ দৃষ্টিভংগীৰে এই ভিজিটবিলাক হৈছে আৰু মই আশাবাদী যে লাহে লাহে বৰফ নিশ্চয় গলিব।
ইয়াৰ আগেয়ে জাপানৰ দলটোৱে আই আই টি গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান ওৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত দলটোৱে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আৰু জাপান চৰকাৰৰ উদ্যোগত শীঘ্ৰে যুৱক যুৱতীসকলক জাপানিজ ভাষাৰ লগতে বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ ফলত অসমৰ যুৱক যুৱতীয়ে জাপানত কৰ্মসংস্থাপন লাভ কৰিব বুলি মন্ত্ৰী শ্ৰীদাসে আশা প্ৰকাশ কৰিছে। জাপানৰ নিম্ন সদনৰ অধ্যক্ষগৰাকীয়ে কেন্দ্ৰটো পৰিদৰ্শন কৰি কয় যে তথ্য প্ৰযুক্তি তথা মানৱ সম্পদৰে ভাৰত সমৃদ্ধিশালী। জাপানত প্ৰতিষ্ঠিত হবলৈ বিচৰা মানৱ সম্পদক উদগনি যোগাবলৈ দেশখন আগ্ৰহী বুলি তেওঁ উল্লেখ কৰে। তদুপৰি আন্তঃগাঁথনি, নিৰ্মাণ, শিক্ষা, অৰ্থনীতি তথা ৰাজনৈতিক ক্ষেত্ৰতো গণতান্ত্ৰিক দেশ দুখনে সহযোগিতাৰে কাম কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। এই পৰিদৰ্শনকালত আই আই টি গুৱাহাটীয়ে উদ্যমিতা আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে দলটোক অৱগত কৰে। মিজোৰামৰ ৰাজধানী আইজলৰ সৈতে অহা মাহৰ শেষৰ ফালে ৰেল যোগাযোগ স্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰা মতে অহা মাহৰ শেষৰ ফালে মিজোৰামৰ ভৈৰৱী চাইৰাং ৰেলপথ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই প্ৰকাশ কৰা মতে 1 মে'ত মিজোৰামৰ আইজলৰ চাইডাঙলৈ প্ৰথমবাৰৰ বাবে পৰীক্ষামূলক ৰেল চলাচল কৰা হয়। ইয়াৰ লগে লগে মিজোৰাম ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযুক্ত হোৱা উত্তৰ পূবৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱে নিৰ্মাণ বিভাগৰ মহাপ্ৰবন্ধক অৰণ কুমাৰ চৌধুৰীয়ে মিজোৰামত পৰীক্ষামূলক ৰেল চলাচলৰ সময়ত প্ৰকাশ কৰা মতে ৰেলৱে সুৰক্ষা আয়ুক্তই অহা মাহৰ আৰম্ভণিতে ৰেলপথছোৱা পৰিদৰ্শন কৰিব। ইয়াৰ পৰৱৰ্তী সময়ত 17 জুনৰ পাছত ভৈৰৱী চাইৰাং ৰেলপথ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে বৰাক উপত্যকাৰ মাজেৰে নিৰ্মাণ কৰা 51.38 কিলোমিটাৰ দৈৰ্ঘৰ ভৈৰৱী চাইৰাং ৰেলপথ প্ৰকল্প ভাৰতীয় ৰেলৱেৰ অভিযান্ত্ৰিক সাফল্য হিচাপে বিবেচিত হৈছে। এই প্ৰকল্পত 48টা সুৰংগ, 55খন বৃহৎ সেতু আৰু 87খন সৰু সেতু থাকিব। সুৰংগৰ মুঠ দৈৰ্ঘ 12,853 মিটাৰ। একেদৰে 196 নম্বৰ সেতুখনৰ উচ্চতা 104 মিটাৰ, অৰ্থাৎ কুটুব মিনাৰতকৈ 42 মিটাৰ উচ্চতাত এই সেতুখন নিৰ্মাণ কৰা হ'ব। আইজললৈ পোনপটীয়া ৰেল চলাচলে ৰাজ্যখনৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানী চহৰসমূহত ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীৰ সৈতে পোনপটীয়াকৈ ৰেল চলাচল কৰাবলৈ 2014 চনত এখন আঁচনি ঘোষণা কৰিছিল। এই অনুসৰি ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱা মেঘালয়ৰ ৰাজধানী শ্বিলং, মণিপুৰৰ ইম্ফল, নাগালেণ্ডৰ কোহিমা আৰু মিজোৰামৰ আইজলক ৰেলযোগে সংযোগ কৰাৰ বাবে ৰেল মন্ত্ৰালয়ে বৃহৎ প্ৰকল্প গ্ৰহণ কৰে। অৱশ্যে পৰিস্থিতিগত কাৰণত শ্বিলং চহৰক ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা আঁচনিখন ৰূপায়ণ কৰিব পৰা হোৱা নাই। অসম বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অনৈতিক আৰু যৌন ইংগিতপূৰ্ণ আচৰণ কৰা বুলি অভিযোগ তুলি বিশ্ববিদ্যালয় আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰিছে। অধ্যাপকগৰাকীয়ে দীৰ্ঘদিন ধৰি ছাত্ৰীৰ প্ৰতি অনৈতিক, যৌন ইংগিতপূৰ্ণ, আৱেগিকভাৱে হাৰাশাস্তি কৰা আচৰণত লিপ্ত হৈ আহিছে বুলি ছাত্ৰ ছাত্ৰীসকলে অভিযোগ তোলে। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পৰ্যন্ত 42 লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নাল উদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্ৰাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 37 ৰানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পঞ্জাব কিংছ পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ইপিনে কালি ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক 1 ৰানত পৰাজিত কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত দিল্লী কেপিটেলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেক ঘৰতে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে গ্ৰহণ কৰা জলজীৱন আঁচনিৰ অধীনত অসমত জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগানত ব্যৰ্থ হৈছে। এই সন্দৰ্ভত ৰাজ্যত জলজীৱনৰ ফ্লপশ্ব শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে। পেহেলগামৰ নৰমেধৰ পাছত ভাৰতে সিন্ধু জলচুক্তি স্থগিতকৰণেৰে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰা কূটনৈতিক যুদ্ধৰ অংশ হিচাপে চেনাব নদীৰ সোঁত নিয়ন্ত্ৰণ কৰিছে। এই বাতৰি দৈনিক অসম কাকতৰ। কালি জাপানৰ প্ৰতিনিধিদলে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি উৎসাহিত হোৱাৰ লগতে অসম তথা ভাৰত চৰকাৰৰ সহযোগত কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এই বাতৰি অন্যান্য কাকতৰ লগতে দৈনিক জনভূমি কাকতেও প্ৰকাশ কৰিছে। যোৱা 2 মেত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ হিংসাত্মক ঘটনাত জোনাইৰ এজন মিচিং জাতীয় সংগঠনৰ নেতাই প্ৰাণ হেৰুৱায়। নিৰ্বাচনী হিংসাৰে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আমাৰ অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। বিগত 10 দিনত পাক সেনাই নিয়ন্ত্ৰণ ৰেখাত 10 বাৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ভাৰতীয় সেনালৈ গুলীবৰ্ষণ কৰিছে। ভাৰতীয় সেনায়ো গুলীৰে প্ৰত্যুত্তৰ দিছে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতৰ। গুৱাহাটীৰ মাজিৰগাঁও পানীকুচিত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম শান্তিৰ দিশলৈ ৰূপান্তৰ হোৱা বুলি প্ৰকাশ কৰিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। বিশিষ্ট শিল্পী, গ্ৰাফিক্স ডিজাইনাৰ তথা অসম পৰ্যটন বিভাগৰ লগ' ডিজাইন কৰোতা অমূল্য বৰুৱা লণ্ডনত দেহাৱসান হোৱাৰ বাতৰিটো আজিৰ কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পেহেলগামৰ নৰসংহাৰক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ মতানৈক্য অব্যাহত থকাৰ সময়তে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক মৰণাস্ত্ৰ প্ৰয়োগৰ হুংকাৰ দিছে। এই বাতৰি অন্যান্য কাকতৰ লগতে অসমীয়া খবৰেও প্ৰকাশ কৰিছে। বৃহৎ সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে এ পি জি চি এলে জিলা আয়ুক্তক ভূমি অনুমোদনৰ বাবে আহান জনাইছে। এই প্ৰসংগত নো ৰেছপন্স টু এ পি জি চি এল এছ ৰিকুৱেষ্ট ফৰ লেণ্ড টু ছেট আপ ছলাৰ প্ৰজেক্ট শিৰোনামেৰে দ্য চেণ্টিনেল কাকতে বাতৰি প্ৰকাশ কৰিছে। কালি অসম সন্তান ৰিয়ান পৰাগে আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ হৈ 95 ৰান সংগ্ৰহ কৰে। এই বাতৰি প্ৰকাশ কৰি দি আছাম ট্ৰিবিউন কাকতে ৰিয়ান ফায়াৰ ৱৰ্কছ এট ইডেন গো ইন ভেইন শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তিৰাণী ডেকা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 20 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ আজি সামৰণি। প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ হোৱা 44টা কেন্দ্ৰত 78.1% ভোটদান। মিজোৰামৰ ৰাজধানী আইজল অহা মাহৰ শেষৰ ফালে ভাৰতীয় ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ 37 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।